এই ঠাকুরিয়া,
হয়
ঠাকুরিয়া শুন, এই আমার এইটো এই রাজেশ যে আছে, রাজেশের মাজর রুমত, মাজর রুমত এখন ফ্যান আছে উপরত, তাতে কোনেও না থাকে, খুলি খুলি লগাই লব পারবি? হ্যাঁ
পারিম,
তুই চাওসুন এইটো এখন যদি লৈ যাও, এখন সেইটো রুমত কোনো না থাকে নয়, তার ফ্যান খন যদি নিয়া।
আৰু হেৰি, এই দাদা আমাৰ এই যে সভাঘৰৰ ফেনখনো বেয়া হৈ আছে দেখো,
সভাঘৰৰ এখন ফেন চলে,
চলা নাই দেখো,
সুইচ দিলে চলব, সেইফালে সুইচত আছে নহয়, চলে তো এখন,
আচ্ছা আচ্ছা
চলে এখন, ইখান লৈ গৈছে, পিছফালৰ খন খুলি লৈ গৈছে,
আনিব নোৱাৰা দিয়ক, মই আপোনাক কথা দিছো না,
ৰব হব যাওক, মই চাওঁ বাৰু কি কৰিব পাৰো,
যদি চোৰ যদি ঢুকে না, মই বিনোদ ঠাকুৰীয়াই নহয়, মই আপোনাক কলো, মই নাথাকিলেও থাকিলেও ঢুকিব নোৱাৰে,
হব দে, মই খালি ভাবিছিলো অৰ্ডাৰ দিওঁ বুলি, নাই তাৰপিছত নিদিলো, ইমান টকা খৰচ কৰিব মোৰ বেয়া লাগিল,
অলপ অলপ তাৰমানে কি জানানে, অলপ অলপ টপ দি থাকিব লাগিব,
আস্তে আস্তে, মই টিংখনৰ কথা ভাবিছো, এতিয়া টিংখন লগাব লাগে, পিছফালে ওপৰত টিংখন কাটি পেলাই দুটুকুৰা কৰি পাইখানাটোৰ ওপৰত টিংখন লাগিব লাগে।
আৰু দাদা আমি যোগাসন আৰু এই টিউচনৰ মাধ্যমেদি মানুহখিনি ইয়াৰ লগত জড়িত কৰিব লাগিব,
দে তই কৰি থাক যি কৰা, মই অলপ চাই চাই দিওঁ, ফেনৰ চিন্তা, ৰাতিটো ঘুমাবক লাগি তোৰ ফেনখন তই ৰাতি ৰাতি লৈ যাবি, বুজিলা, যেতিয়ালৈকে ফেনৰ এটা ব্যৱস্থা নকৰো,
হব দিয়ক হব দিয়ক, আপুনি মাত্ৰ মোক বেনাৰ দুখনৰ ব্যৱস্থা কৰি দিব,
বেনাৰত কি লিখিব লাগে আহি দেখি দিবি, ইয়াতে আহিলি মোক দেখাই দিম, তই লিখি দে, তই লিখি দিয়ে, তই কাগজত লিখি দে যি লিখিব লগা আছে, মই বেনাৰ দুখন প্ৰিণ্ট কৰাই লৈ আহিম,
অ'কে অ'কে অ'কে।